এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। বিশ্ববন্দিত শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে কাইলৈৰ পৰা ৰাজ্যজুৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কাইলৈ শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে জালুকবাৰীৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত স্মৃতি তৰ্পণ আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কাইলৈ পুৱা 9 বজাৰ পৰা হ'বলগীয়া এই অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অসম সাহিত্য সভাই শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে স্বীকৃতিপ্ৰাপ্ত 33খন জিলা সাহিত্য সভা আৰু 1000খন শাখা সাহিত্য সভাৰ জৰিয়তে কাইলৈৰ পৰা কাৰ্যসূচী অনুষ্ঠিত কৰিব। ইয়াৰ উপৰি দেশে বিদেশে থকা শাখা সাহিত্য সভাসমূহৰ উদ্যোগতো কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই আজি গুৱাহাটী কাৰ্যালয়ৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত আয়োজিত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে অসম সাহিত্য সভাৰ উদ্যোগত আৰু ওদালগুৰি জিলাৰ শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ শতদল শাখা সাহিত্য সভাৰ সহযোগত কাইলৈ আৰু পৰহিলৈ শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকীৰ উদ্বোধনী কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে পুৱাৰ ভাগত বন্তি প্ৰজ্বলন, গছপুলি ৰোপণ, গ্ৰন্থ বিপণী মুকলি, ভূপেন হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সন্ধিয়া শিল্পীগৰাকীৰ স্মৃতিত 100 গছি বন্তি প্ৰজ্বলন কৰা হ'ব। পৰহিলৈ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিকৃতি অংকন প্ৰতিযোগিতা আৰু সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। এই শোভাযাত্ৰাত শিল্পী সাহিত্যিকে অংশগ্ৰহণ কৰিব। ডিব্ৰুগড় জিলাত আজি বহু শিল্পীয়ে ডঃ অমৰজ্যোতি চৌধুৰী ৰচিত মৃত্যু জিনাৰ গান শীৰ্ষক কবিতাটি সমস্বৰে আবৃত্তি কৰি শিল্পীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নিৰোধ বৰুৱাই অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে। জিলাখনত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত চাইকেল সমদলৰ আজি আয়োজন কৰা হয়। সেউজ আৰু স্বাস্থ্যকৰ পৰিৱেশ গঢ়ি তোলাৰ বাৰ্তা দিয়াৰ বাবে আয়োজন কৰা এই সমদল মন্ত্ৰী প্ৰশান্ত ফুকনে পতাকা জোকাৰি শুভাৰম্ভ কৰে। অনুষ্ঠানত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উপসভানেত্ৰী শিল্পী মনীষা হাজৰিকা উপস্থিত থাকে। ধেমাজি জিলাতো আজি 300 শতাধিক আবৃত্তিকাৰে মৃত্যু জিনাৰ গান শীৰ্ষক কবিতাটি সমস্বৰে আবৃত্তি কৰি সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে আজি তিনিচুকীয়া জিলাৰ আয়ুক্ত কাৰ্যালয়ত এখন বৈঠকত জিলাখনৰ শৈক্ষিক দিশৰ পৰ্যালোচনা কৰে। জিলাখনৰ সামগ্ৰিক শৈক্ষিক ফলাফল পূৰ্বতকৈ ভালেখিনি উন্নত হোৱা আৰু মুঠ নামভৰ্তিৰ সংখ্যা বৃদ্ধিৰ লগতে আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস পোৱাক লৈ ডঃ পেগুৱে সন্তুষ্টি প্ৰকাশ কৰে। অৱশ্যে এই ক্ষেত্ৰত ৰাজ্যৰ গড় পৰিসংখ্যাতকৈ জিলাখন কিছু পিছপৰি থকাৰ পৰিপ্ৰেক্ষিতত তেওঁ সকলো বিষয়াবৰ্গক নতুন শিক্ষানীতি অনুসৰি শৈক্ষিক পৰিস্থিতিতন্ত্ৰ উন্নত কৰিবলৈ আহ্বান জনায়। ডঃ পেগুৱে আজি তিনিচুকীয়াত সদৌ অসম টুৰিষ্ট গাইড সংস্থাৰ দ্বিতীয়খন সন্মিলনতো অংশ লয়। উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটন খণ্ডৰ দ্ৰুত বিকাশ হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে সংস্থাটোৰ এনে পদক্ষেপৰ বাবে শলাগ লয়। এই সন্মিলনত অৰুণাচল প্ৰদেশৰ বিধায়ক অ'কেন টায়েং উপস্থিত থাকে। চৰকাৰে বিশ্ববেংকৰ পুঁজিৰে পৰিচালিত অসম স্থিতিস্থাপক গুণসম্পন্ন গ্ৰাম্য দলং কাৰ্যসূচী ARRBPৰ অধীনত ৰাজ্যৰ 12খন জিলাত আৰু 28খন দলং নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই দলংসমূহ নিৰ্মাণ কৰাৰ বাবে 85.88 কোটি টকা ব্যয় কৰা হ'ব। ৰাজ্য চৰকাৰে ARRBP কাৰ্যসূচীৰ অধীনত পৰ্যায়ক্ৰমে গ্ৰামাঞ্চলত প্ৰায় 1200খন দলং নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে। অলপতে লোকনিৰ্মাণ বিভাগৰ বাহ্যিক সাহায্যপ্ৰাপ্ত শাখাই বৰপেটা, বঙাইগাঁও, ধুবুৰী, কোকৰাঝাৰ, কাছাৰ, চৰাইদেউ, ডিব্ৰুগড়, ডিমাহাচাও, কাৰ্বি আংলং, লখিমপুৰ, নগাঁও আৰু শিৱসাগৰ জিলাত নিৰ্মাণ কৰিবলগীয়া 28খন নতুন দলঙৰ বাবে নিবিদা আহ্বান কৰিছে। ধেমাজিৰ বিশিষ্ট সাহিত্যিক গৱেষক ডঃ পুষ্প গগৈলৈ শিৱসাগৰ জিলা সাংবাদিক সন্থাই শ্বহীদ পিয়লি ফুকন সোঁৱৰণী ৰাজ্যিক বঁটা আগবঢ়াইছে। প্ৰথমবাৰৰ বাবে শিৱসাগৰত জিলা সাংবাদিক সন্থাৰ বাৰ্ষিক অধিৱেশনত এই বঁটা আগবঢ়োৱা হৈছে। শিলচৰত কালি নিশা দুৰ্বৃত্তই এজন লোকক গুলীচালনা কৰা ঘটনা সংক্ৰান্তত কাছাৰ আৰক্ষীয়ে 2জন যুৱকক গ্ৰেপ্তাৰ কৰিছে। ধৃত যুৱক 2জন হৈছে মিজোৰামৰ আইজলৰ ডেভিড মাৰ আৰু ক্ৰিষ্টোফাৰ ভানলানপুক। আৰক্ষীয়ে তেওঁলোকৰ পৰা অস্ত্ৰ শস্ত্ৰসহ নগদ ধন জব্দ কৰে। জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই জনোৱা মতে যুৱক 2জনৰ গুলীৰ আঘাতত গুৰুতৰভাৱে আহত হোৱা নীলোৎপল দাস নামৰ লোকজনে নেশ্যনেল হাইৱে আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে তাৎক্ষণিকভাৱে অভিযান আৰম্ভ কৰি যুৱক 2জনক আটক কৰিবলৈ সমৰ্থ হয়। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45